এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ধেমাজি আৰু ঢকুৱাখানা বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ লগতে লখিমপুৰ জিলাত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, চলিত বছৰত নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৰা 180,000 টন ডিজেল আমদানি কৰিবলৈ বাংলাদেশৰ সিদ্ধান্ত, ৰাজ্যত শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰাত সহায় কৰাটো প্ৰতিটো ৰাজনৈতিক দলৰ দায়িত্ব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ দেহাৱসান। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি আৰু ঢকুৱাখানা বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰাৰম্ভিক মূলধনৰ চেক বিতৰণৰ দুটা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সমষ্টি দুটাৰ 68,942 গৰাকী মহিলাক এই আঁচনিয়ে সামৰি লৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণতে লখিমপুৰ জিলাত 298 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মাতমৰাত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে 148 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া ব্ৰহ্মপুত্ৰ সংহত বান আৰু খহনীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰ নিৰ্মাণ বামুনী চাপৰিৰ পৰা টেকেলি সূতালৈ কৰা হ'ব। তেওঁ 20 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া ফাটবিহু ক্ষেত্ৰৰ প্ৰথম পৰ্যায়ৰ উন্নয়ন প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে 15 কোটি টকা ব্যয় সাপেক্ষ বাসুদেৱ থান নৰুৱা সত্ৰৰ বিকাশৰ প্ৰথম পৰ্যায় আৰু 90 কোটি টকা ব্যয় সাপেক্ষ ঢকুৱাখনৰ মহকুমা অসামৰিক চিকিৎসালয়ক 200খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীতকৰণ আৰু আৱাসিক গৃহ নিৰ্মাণৰো আধাৰশিলা স্থাপন কৰে। নিশা 8 বজাত মুখ্যমন্ত্ৰীয়ে 25 কোটি টকা ব্যয়েৰে লখিমপুৰত নিৰ্মিত 890খন আসনযুক্ত ডঃ ভূপেন হাজৰিকা টাউন হল নামৰ অত্যাধুনিক প্ৰেক্ষাগৃহও উদ্বোধন কৰিব। বাংলাদেশে অহা ডিচেম্বৰ পৰ্যন্ত ভাৰতৰ চৰকাৰ পৰিচালিত নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৰা 1,462 কোটি টকা ব্যয়েৰে 180,000 টন ডিজেল আমদানি কৰিব। বাংলাদেশৰ বিত্ত উপদেষ্টা ছালেহুদ্দিন আহমেদৰ অধ্যক্ষতাত কালি ঢাকাত আয়োজিত চৰকাৰী ক্ৰয় উপদেষ্টা সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সূত্ৰই প্ৰকাশ কৰা মতে, অইল ইণ্ডিয়া লিমিটেডৰ সহায়ক কোম্পানী নুমলীগড় শোধনাগাৰ লিমিটেডৰ সৈতে হোৱা চুক্তি অনুসৰি প্ৰতি বেৰেলত 5.50 মাৰ্কিন ডলাৰেৰে 11,913,00,000 আমদানি ব্যয় ধাৰ্য কৰা হৈছে। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শক্তি আৰু খনিজ সম্পদ বিভাগৰ উপদেষ্টা মহম্মদ ফৌজেল কবীৰ খানে কয় যে পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত সম্পাদিত 15 বছৰীয়া দীৰ্ঘম্যাদী চুক্তিৰ অধীনত এই আমদানি কৰা হ'ব। ৰাজ্যত এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সহযোগ কৰাটো প্ৰতিটো ৰাজনৈতিক দলৰ দায়িত্ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। আজি ধেমাজিত উদ্যমিতা অভিযানৰ অধীনত হিতাধিকাৰীসকলক চেক বিতৰণৰ পাছত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অবৈধ নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰে প্ৰথমৰে পৰা কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে। সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে 6, 7 আৰু 8 নম্বৰ নিৰ্ধাৰিত প্ৰপত্ৰ পূৰণ কৰি অভিযোগ দাখিল কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
যদি কোনোবা সন্দেহজনক নাগৰিক আছে, প্ৰত্যেক ভাৰতীয় নাগৰিক 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ ফৰ্ম ফিল আপ কৰি কমপ্লেইন কৰিব পাৰি। কিন্তু কমপ্লেইন কৰিলে নামটো কটা নাযায়, তেওঁলৈকে নটিছ যাব, তেওঁ নটিছৰ উত্তৰ দিব পাৰিব। গতিকে প্ৰতিটো ৰাজনৈতিক দলে BLA এপইণ্টমেণ্ট কৰে যাতে ভোটাৰ তালিকা সংশোধনীত সহায় কৰিব পাৰে। কোনোবা মানুহ মৃত্যু হৈছে, তেওঁৰ নামটোতো কাটা যাবই লাগিব। কোনোবা মানুহৰ 2 জাগাত নাম আছে, গুৱাহাটী ধেমাজিত, এটা নাম কাটা যাব লাগিব। সেইকাৰণে শুদ্ধ ভোটাৰ তালিকা সকলো ৰাজনৈতিক দলৰ দায়িত্ব। মইতো কংগ্ৰেছকো আহ্বান জনাম যে আপোনালোকেও যদি কোনোবা মৃত মানুহৰ নাম ভোটাৰ লিষ্টত আছে, আপোনালোকেও নামবিলাক কটোৱাত চৰকাৰক সহায় কৰক।
উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা উচ্ছেদিত লোকসকলৰ নাম সেই অঞ্চলৰ ভোটাৰ তালিকাত নাথাকিব বুলিও মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে। দখলীকৃত ভূমি দখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে কঠোৰভাৱে উচ্ছেদ অভিযান চলাই যাব বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে উচ্ছেদিত লোকসকল যদি কোনো এটা স্থানলৈ গৈ নতুনকৈ বসতি কৰিবলৈ লয় নাইবা ভাড়াতীয়া হিচাপে থাকে, তেতিয়া তেওঁলোকৰ নাম তালিকাত অন্তৰ্ভুক্ত হ'ব পাৰে। গুৱাহাটীত কাইলৈৰ পৰা দুদিনীয়াকৈ কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰীসকলৰ সন্মিলন অনুষ্ঠিত হ'ব। এই দুদিনীয়া সন্মিলনখনে নতুন নীতি, বিনিয়োগ, বহন ক্ষমতা, ৰপ্তানি, আন্তঃগাঁথনিৰ বিকাশ আৰু বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত প্ৰযুক্তিগতভাৱে কৰিব পৰা উন্নয়নৰ দিশসমূহ সামৰি ল'ব। কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে 2030 চনৰ ভিতৰত ভাৰতে বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত গোলকীয়ভাৱে সুকীয়া পৰিচয় গঢ়ি তোলাৰ উদ্দেশ্য আগত ৰাখি কাম কৰিবলৈ বিচাৰিছে। ইয়াৰ সৈতে সংলগ্ন বিভিন্ন দিশ অৰ্থাৎ ৰপ্তানি, নিয়োগৰ সুবিধা প্ৰদান আদিকো সামৰি লোৱাৰ চেষ্টা কৰা হৈছে। পৰম্পৰাগত বোৱা কটাৰ বিকাশ আৰু উদ্ভাৱনী বিষয়েৰে হ'বলগীয়া এই সন্মিলনত দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মন্ত্ৰীসকলে অংশগ্ৰহণ কৰিব। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকাইষ্টৰ আজি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। 95 বছৰ বয়সত মৃত্যু হোৱা প্ৰয়াত পুৰকাইষ্ট দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী 1998ৰ পৰা 1999 চনলৈ অটল বিহাৰী বাজপেয়ী চৰকাৰৰ যোগাযোগ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী আছিল। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী ডঃ অনুজ পেগু, পীযুষ হাজৰিকা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপৰি কেইবাগৰাকীও মন্ত্ৰী বিধায়কে শোক প্ৰকাশ কৰিছে। বিজেপিৰ অন্যতম প্ৰতিষ্ঠাপকগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে কাইলৈ সকলো দলীয় কাৰ্যসূচী বাতিল কৰাৰ লগতে দলটোৰ সকলো কাৰ্যালয়ত দলীয় পতাকা অৰ্ধনমিত কৰি ৰাখিবলৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আহান জনাইছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চাৰিদিনীয়া কাৰ্যসূচীৰে সপ্তম পক্ষী গণনা অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ পূব অসম বন্যপ্ৰাণী সংমণ্ডল, নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ লগতে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল আৰু চাপৰি এলেকাত এই পক্ষী গণনা অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক সোণালী ঘোষে এই বিষয়ে প্ৰকাশ কৰিছে। পক্ষী গণনাৰ বাবে 126খন বিলৰ সমীপত বন বিভাগৰ বিষয়া কৰ্মচাৰী, স্বেচ্ছাসেৱী সংগঠনৰ সদস্যৰ লগতে প্ৰায় 70গৰাকী পক্ষী বিশেষজ্ঞই গণনাত অংশ লৈছে। বিগত বছৰৰ গণনাত উদ্যানখনত 124টা প্ৰজাতিৰ মুঠ 1,12,062টা পক্ষী থকাৰ তথ্য পোৱা গৈছিল। চলিত বছৰত বান আৰু বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ বাবে কেইবাটাও বিল মেটেকাৰে ভৰি পৰিছে। ইয়াৰ ফলত কেইটামান বিলত পক্ষী গণনা কৰিব পৰা হোৱা নাই। অৱশ্যে পক্ষীবিদসকলে গণনাত কেইবাটাও দুষ্প্ৰাপ্য প্ৰজাতিৰ চৰাইৰ সন্ধান লাভ কৰিছে। 2 ফেব্ৰুৱাৰীত এই গণনাৰ ফলাফল ঘোষণা কৰা হ'ব। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত দক্ষিণ হালমাৰা মানকাছৰ জিলাত তিনিদিনীয়াকৈ অনুষ্ঠিত বান বিষয়ক আখৰা কাৰ্যসূচীৰ আজি সামৰণি পৰিছে। মানকাছৰ ৰাজচক্ৰৰ অধীনৰ বিভিন্ন বিভাগৰ কৰ্মচাৰী আৰু বিভিন্ন প্ৰতিষ্ঠানৰ সদস্যসকলক লৈ এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। যোৱা 5 জানুৱাৰীৰ পৰা অনুষ্ঠিত এই আখৰাৰ আজি অন্তিম দিনা বেপাৰীপাৰা জিঞ্জিৰাম নৈত এই প্ৰশিক্ষণ দিয়া হয়। বানৰ সময়ত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৰা প্ৰশিক্ষণ লোৱা কৰ্মচাৰী, এছ ডি আৰ এফ আৰু বিভিন্ন সংস্থাৰ সদস্যসকলে বান ক্ষতিগ্ৰস্ত লোকক কিদৰে উদ্ধাৰ কৰি সাহায্য শিবিৰলৈ নিব লাগে সেই সম্পৰ্কত আখৰা চলায়। একেদৰে বানত বুৰ গৈ আহত লোকসকলক উদ্ধাৰ কৰি কেনেকৈ হাস্পতাললৈ নিয়া হয় সেই সম্পৰ্কেও আখৰা চলোৱা হয়। এই সন্দৰ্ভত হাতিঙিমাৰী দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা আঁচনি বিষয়া ৰিকিবুজাহানে এইদৰে কয়।
এইটো আমাৰ ৰেভিনিউ চাৰ্কেল এমাৰজেঞ্চি মেনেজমেণ্ট এক্সাৰচাইজ হয়। এইটো আসাম ডিজাষ্টাৰ মেনেজমেণ্টে পদক্ষেপ লৈছে আৰু এই হিচাপত গোটেই অসমত গোটেই ৰেভিনিউ চাৰ্কেলত বিভিন্ন ডেটত এইটো হৈ আছে। তাৰে কাৰণে আমাৰ অসম দুৰ্যোগ ব্যৱস্থাপনাৰ পৰা আমাৰ ৰিচোৰ্চ পাৰ্চনো পঠাইছে। আমি লোকেলি ইয়াত আমাৰ ডিপাৰ্টমেণ্ট বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা ৰিচোৰ্চ পাৰ্চন লৈছে। 5 তাৰিখৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ। 5 তাৰিখে আমি ট্ৰেইনিংটো কৰালোঁ, 2nd ডে আমি ছাম আপ কৰিলোঁ, টেবিল টপ কৰিলোঁ, আজি ফাইনেলি আমি মক ড্ৰিলটো কৰিলোঁ ফ্লাডৰ ওপৰত। যিহেতু আমাৰ ডিষ্ট্ৰিক্টটো একেবাৰে ফ্লাড প্ৰন ডিষ্ট্ৰিক্ট আৰু ফ্লাডৰ ওপৰত আমি কি কৰিব লাগে ডিপাৰ্টমেণ্টখিনিয়ে, বিশেষকৈ আমাৰ ডিপাৰ্টমেণ্টৰ ৰোলছ এণ্ড ৰেছপনচিবিলিটিজ যিখিনি কৰণীয় থাকে ৰিলিফ কেম্পত, ইন কেছ অফ চাৰ্চ এণ্ড ৰেস্কিউৰ ক্ষেত্ৰত, কোৰ্ডিনেশ্যন ক্ষেত্ৰত, সেইবিলাকে আমাৰ ট্ৰেইনিং প্লাছ আমি আজি প্ৰেক্টিকেলটো কৰিলোঁ।
তেজপুৰ বিশ্ববিদ্যালয়ৰ আণৱিক জীৱ বিজ্ঞান আৰু জৈৱ প্ৰযুক্তি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ পংকজ বৰা আৰু গৱেষিকা ডঃ চিন্ময় বৰুৱাৰ নেতৃত্বত সম্পন্ন হোৱা শেহতীয়া গৱেষণাত তেজত থকা বিপাক প্ৰক্ৰিয়াত প্ৰয়োজনীয় কিছুমান নিৰ্দিষ্ট ৰাসায়নিক উপাদান চিনাক্ত কৰা হৈছে। এই উপাদানৰ সহায়ত পিত্তাশয়ৰ কৰ্কট ৰোগ আগতীয়াকৈ সহজে আৰু তুলনামূলকভাৱে কম খৰচত ধৰা পেলোৱা হ'ব বুলি আশা কৰা হৈছে। গৱেষণাটোৱে পিত্তাশয় পাথৰৰ সৈতে জড়িত আৰু পাথৰবিহীন কৰ্কট ৰোগ পৃথককৈ চিনাক্ত কৰাৰ নতুন পথো মুকলি কৰিছে। চিকিৎসা বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে এই আৱিষ্কাৰে গম নোপোৱাকৈ বাঢ়ি যোৱা পিত্তাশয়ৰ কৰ্কট ৰোগক প্ৰাথমিক পৰ্যায়তে চিনাক্ত কৰাত সহায় কৰিব। উল্লেখযোগ্য যে অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত পিত্তাশয়ৰ কৰ্কট ৰোগ গুৰুতৰ সমস্যাৰূপে দেখা দিছে। বিশ্বৰ পৰিসংখ্যা অনুসৰি পিত্তাশয়ৰ কৰ্কট ৰোগীৰ সংখ্যাৰ ক্ষেত্ৰত চিলি আৰু বলিভিয়াৰ পাছতে ভাৰতৰ স্থান আৰু দেশৰ ভিতৰত অসমত এই ৰোগৰ প্ৰাদুৰ্ভাৱ অধিক। ৰাজ্যৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ দক্ষতা বিকাশৰ জৰিয়তে গ্ৰামাঞ্চলৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আজি ভৱানীপুৰ সৰভোগ সমষ্টিৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ এখন কৰ্মশালা অনুষ্ঠিত হয়। এই অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে। ধেমাজি আৰু ঢকুৱাখানা বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ লগতে লখিমপুৰ জিলাত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, চলিত বৰ্ষত নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৰা 1,80,000 টন ডিজেল আমদানি কৰিবলৈ বাংলাদেশৰ সিদ্ধান্ত, ৰাজ্যত শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰাত সহায় কৰাটো প্ৰতিটো ৰাজনৈতিক দলৰ দায়িত্ব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকাইষ্টৰ দেহাৱসান। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।